ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক শকুন্তলাৰ চতুৰ্থ অংকটো পঢ়ি দিছোঁ। তাৰ পাছত ফুল তোলাৰ ভাও দেখুৱাই সখীহঁত প্ৰৱেশ কৰে, এইখিনি পৰা আৰম্ভ হৈছে। অনুসূয়া আৰু প্ৰিয়ম্বদাৰ মাজত কথোপকথন হৈছে, মই তাৰ পৰাই আৰম্ভ কৰিছোঁ। প্ৰথমতে অনুসূয়াই কৈছে আৰু উত্তৰবিলাক প্ৰিয়ম্বদাই দি গৈছে। প্ৰিয়ম্বদা, যদিও গন্ধৰ্বৰ মতে শুভ বিবাহ কৰি শকুন্তলাই উপযুক্ত স্বামী পোৱা দেখি মোৰ মনত বৰ আনন্দ লাগিছে, তথাপি এটা কথাত বৰ ভাবনা হৈছে। কিনো, আজি সেই ৰাজৰ্ষীয়ে যজ্ঞ সমাপন কৰি ঋষিসকলৰ পৰা বিদায় পাই আপোনাৰ নগৰলৈ গৈছে। তাত অন্তঃপুৰৰ ভিতৰুৱাল তিৰোতাসকলৰ লগ পাই এইফালৰ কথা সোঁৱৰে বা নোসোঁৱৰে? এনে শংকা নকৰিবা। তেনেকুৱা সুন্দৰ আকৃতি গুণৰ বিৰোধী নহয়। পিতাই বা এই কথা শুনি কি বোলে তাকেহে ক'ব নোৱাৰিছোঁ। মই যেনে দেখিছোঁ তেওঁ মান্তি হ'ব। কেনেকৈ, গুণৱন্ত দৰাক কন্যাদান কৰিব লাগে, এইটো সকলোৰে ঘাই বাঞ্ছা। যদি তাক দৈৱই সাধন কৰে, তেনেহ'লে মাক বাপেক বিনা যত্নে কৃতাৰ্থ হয়। প্ৰিয়ম্বদাই ফুল তোলা পাত্ৰটোলৈ চাই চাই ক'লে, সখী, পূজাৰ জোখাই ফুল তোলা হ'ল। অনুসূয়া, প্ৰিয় সখী, শকুন্তলাৰ সৌভাগ্য দেৱতাৰ পূজা কৰিব লাগে নহয়। হয় হয়, আকৌ ফুল তুলিবলৈ ধৰিলে প্ৰিয়ম্বদাই। অনুসূয়া কান্দি শুনিছে, সখী, আলহীৰ মাত যেন শুনিছোঁ। প্ৰিয়ম্বদা, কুটিৰত শকুন্তলা আছে নহয়, আজি কিন্তু তেওঁ মন লগত নথকাত অলপ দূৰণিবতীয়া হৈছে। অনুসূয়া, হয়, আৰু সকাম নাই, এইখিনি ফুলেৰেই হ'ব। তেনে তেনে পথ্যত শুনা গ'ল, তই অতিথিক অৱজ্ঞা কৰ, তই যাৰ কথা একমনে ভাবি মই উপস্থিত তপোধনক নেজানিলি, সি মতলীয়া মানুহৰ দৰে আগেয়ে কোৱা কথা সোঁৱৰাই দিলেও তাক নোসোঁৱৰিব। প্ৰিয়ম্বদা, দেৱৈ দেৱৈ, অমংগলৰহে ঘটিল, কোনোবা পূজ্য লোকৰ ওচৰত শূন্য হৃদয়ে শকুন্তলাই কিবা অপৰাধ কৰিলে। আগফাললৈ চাই, যেনে তেনে লোকৰ ওচৰতো নহয়, এইজন টিঙিৰি তোলা যেন খঙাল দুৰ্বাসা ঋষি, এইদৰে শাব্দি বেগতে উফৰি লৰ ধৰিছে, সূতাখনৰ বাহিৰে আন কিহে দগ্ধ কৰিব পাৰে? অনুসূয়া, যোৱা যোৱা, ভৰিত ধৰি উভোটাই আনাগৈ, ময়ো পাদ্যক্ষ যতন কৰোঁগৈ। প্ৰিয়ম্বদা, বাৰু, বাঢ়ি ওলাই যায়। অনুসূয়া দুখোজমান গৈ উভতি আহে, আয়ো, বেগত উজুতি খাই হাতৰ পৰা ফুলৰ পাত্ৰটোহে সৰি পৰিল, পৰা ফুলবোৰ তুলি লয়, এনেকুৱাতে প্ৰৱেশ কৰে। প্ৰিয়ম্বদা, সখী, কপটীয়া দুৰ্বাসাই কাৰ মিনতি শুনে, তথাপি দেখোন অলপমান সদয় হ'ল। অনুসূয়া, তেওঁত সেয়ে বহুত, কোৱাচোন সখী। প্ৰিয়ম্বদা, যেতিয়া তেওঁ উভতি আহিব নোখোজিলে, তেতিয়া মই মিনতি কৰি ক'লোঁ, বোলো প্ৰভু, তপৰ অভাৱ নজনা জীয়েকৰ প্ৰথম বুলি এটা দুখ ক্ষমা কৰিব পায়। অনুসূয়া, পাছে পাছে। প্ৰিয়ম্বদা, পাছে মোৰ বাক্য লৰিব নোৱাৰে, কিন্তু সোঁৱৰিবৰ নিমিত্তে দিয়া কিবা অলংকাৰ দেখালেহে বোলে এই সাপ মুকলি হ'ব, এইবুলি কৈ নিজে অন্তৰ্ধান হ'ল। অনুসূয়া, এতিয়া ভয় নাই, সেই ৰাজৰক্ষীয়ে যোৱাৰ সময়ত নিজৰ নাম লেখা আঙুঠি এটা তেওঁৰ সোঁৱৰণিৰ নিমিত্তে নিজে শকুন্তলাক পিন্ধাই থৈ গৈছে, তাৰে তেওঁ চিনাকি দিবৰ উপায় হ'ব। প্ৰিয়ম্বদা, সখী, আহা, এতিয়া দেৱতাৰ পূজা কৰোঁগৈ। দুয়ো দুখোজমান যায়। প্ৰিয়ম্বদা চকু দি, অনুসূয়া চোৱাচোন, প্ৰিয় সখীয়ে কেনেকৈ বাওঁহাতৰ ওপৰত মুখ দি চিত্ৰ অঁকাৰ দৰে একেৰাহে কাটি কুটা নকৰাকৈ আছে? তেওঁ এক মনে গিৰিয়েকৰ কথা ভাবি আপোনাকে নেজানে, আলহীক কি জানিব? অনুসূয়া, প্ৰিয়ম্বদা, এই কথা আমাৰ দুয়োৰে মনতেই থাকক, সুকুমাৰী প্ৰিয় সখীক ৰক্ষা কৰিব লাগে। প্ৰিয়ম্বদা, কোনে নৱমল্লিকাত চেঙা পানী ঢালে, দুয়ো বাহিৰ হয়। তাৰপাছত টোপনিৰ পৰা উঠি শিষ্য এজনে প্ৰৱেশ কৰে। শিষ্য, প্ৰবাসৰ পৰা আহি পোৱা প্ৰভু কাশ্যপে বেলি চাবৰ নিমিত্তে আদেশ কৰিছে, মুকলি ঠাইলৈ গৈ দেখোঁচোন ৰাতিনো কিমান আছে। অলপমান গৈ চাই, অ' বেছ, ৰাতিপুৱাল, এফালে চন্দ্ৰ অস্ত গৈছে আৰু এফালে অৰুণক আগত লৈ সূৰ্যোদয় হৈছে। এই জ্যোতিৰ্ময় বস্তু দুটি এক সময়তে অস্ত আৰু উদয় হোৱাৰ দ্বাৰাই যেন মানুহক নিজৰ অৱস্থাভেদ বিষয়ত উপদেশে দিয়া হৈছে। আৰু চন্দ্ৰ উদয় হৈ থাকোঁতে যি কুমুদিনী চকুৰ বৰ প্ৰীতিকৰ আছিল, সেই কুমুদিনী এওঁ এতিয়া চন্দ্ৰ অস্ত যোৱাত মনেৰে সোঁৱৰি মাথোন তাইৰ ৰূপ অনুভৱ কৰিব পৰা হৈ মোৰ চকুত আনন্দ লগোৱা নাই। তিৰোতাবিলাকৰ স্বামী বিচ্ছেদত যি বেজাৰ লাগে সি বাস্তৱতে বৰ অসহনীয়। হঠাৎ সাজঘৰৰ বাটৰ কাপোৰ গুচাই প্ৰৱেশ কৰি অনুসূয়া, যদিও বিষয়ত পৰাণমুখ লোকৰ এই কথা অবিদিত হ'ব পাৰে, তথাপি ক'ব পাৰে যে ৰজাই শকুন্তলাৰ প্ৰতি বৰ অভদ্ৰ আচৰণ কৰিলে। শিষ্য, হোমৰ সময় হ'ল, গুৰুক জনাওঁগৈ, বাহিৰ হয়। অনুসূয়া, শুই উঠিলোঁ, উঠিনো এতিয়া কৰিম কি? নিজৰ সদায় কৰি থকা কামলৈকে হাত ভৰি নচলে। আপোনাৰ প্ৰতিজ্ঞা নৰখা মানুহ এজনৰ হাতত আজলি সখীক পেলাই কাম দিয়ৰ এতিয়া কামনা পূৰ হওক, নাইবা দুৰ্বাসাৰ সাপেহে এনে ভ্ৰম কৰাইছে। নহ'লে সেই ৰাজৰ্ষীয়ে তেনে কথা কৈ গৈ ইমান দিনে কাকতে দুখৰ নপঠাব কিয়? এতেকে তেওঁলৈ অভিজ্ঞান আঙুঠিটো পঠাই দিব লাগিব। কষ্টেৰে তপস্যা কৰা কোন তপস্বীকেই বা তালৈ আঙুঠি লৈ যাবলৈ সুধিম? সখীৰ দুখ দেখি প্ৰবাসৰ পৰা আহি পোৱা কাশ্যপ পিতাৰ আগত দুষ্যন্তই শকুন্তলাক বিয়া কৰিছে আৰু তেওঁ গৰ্ভৱতী হৈছে বুলি ক'বলৈ চেষ্টা কৰিও ক'ব নোৱাৰা হৈছোঁ। এনে অৱস্থাত এতিয়া আমি কৰিম হওক কি? প্ৰৱেশ কৰি প্ৰিয়ম্বদা ৰঙেৰে, সখী বেগাই আহা, শকুন্তলাৰ যাত্ৰাৰ সময়ত কৰিবলগীয়া শুভ কাম কৰিবলৈ। অনুসূয়া, সখী ই কেনেকৈ হ'ল? প্ৰিয়ম্বদা, শুনা, এতিয়া মই ৰাতি ভালকৈ টোপনি আহিছিল নে নাহিছিল বুলি সুধিবলৈ শকুন্তলাৰ ওচৰলৈ গৈছিলোঁ। অনুসূয়া, পাছে পাছে শকুন্তলাৰ লাজতে তলমূৰ কৰি স্বয়ং পিতা কাশ্যপে এইদৰে সন্তোষ প্ৰকাশ কৰিছে বোলে, যজমানৰ চকু ধোঁৱাত আকুল হ'লেও ভাগ্যক্ৰমে তেওঁ ঢালি দিয়া ঘিউ অগ্নিতে পৰিছে। আই, সুশিষ্যক দান কৰা বিদ্যাৰ দৰে তুমি অশোচনীয় হ'লা। আজি এই মই তোমাক ঋষিৰে সৈতে লগ লগাই গিৰিয়াৰ ওচৰলৈ পঠাই দিম। অনুসূয়া, কাশ্যপ পিতাকনো এই কথা কোনে ক'লে? প্ৰিয়ম্বদা, যজ্ঞঘৰত সোমাওঁতে শৰীৰৰ পৰা নোলোৱা ছন্দময় বাক্য। অনুসূয়া বিস্ময় মানি, কোৱাচোন কি বাক্য? প্ৰিয়ম্বদা, জানিবা সেই মহাতপোভন, পৃথিৱীৰ হিতৰ কাৰণ গৰ্ভে দিয়া দুষ্যন্তই তেজ তব কন্যা বয়, স্বামী যেন অগ্নিৰ ধাৰণ। অনুসূয়া প্ৰিয়ম্বদা সাৱটি ধৰি, সখী মোৰ বৰ প্ৰিয় কথা, কিন্তু আজি এই যে শকুন্তলাক নিয়া হ'ব এই নিমিত্তেহে আনন্দৰ লগতে বেজাৰো লাগিছে। প্ৰিয়ম্বদা, সখী আমি কোনো মতে বেজাৰ সহি থাকিম, কোৱাচোন বপুৰী দুখিনীৰ সুখ শোক মাথোন। অনুসূয়া, তেনেহ'লে এই আমডালত ওলমি থকা নাৰিকলৰ কুৰুকাটোতে ভালেমান দিন ঠন ধৰি থকা বকুল ফুলৰ মালা আধাৰ আছে, নি তুমি তেওঁৰ হাতত পিন্ধাই দিয়াগৈ সখী। তাক মই সেই নিমিত্তে ৰাখি দিছিলোঁ, ময়ো তেওঁৰ নিমিত্তে গুৰুচনা, তীৰ্থ মৃত্তিকা আৰু দুবৰীৰ কোমল পাত এই মংগলজনক অনুলেপনকেইটা যুগুত কৰোঁগৈ। প্ৰিয়ম্বদা, কৰোঁগৈ তাকে। অনুসূয়া বাহিৰ হয়, প্ৰিয়ম্বদাই মালাধাৰ লয় নেপথ্যত। গৌতমী, সাৰংগৰবহত যোৱা শকুন্তলাক নিবৰ নিমিত্তে। প্ৰিয়ম্বদা কান্দি শুনে, অনুসূয়া বেগাই আহা, এই হস্তিনাপুৰলৈ যোৱা ঋষিসকলে খদমদম লগাইছে। হাতত অনুলেপন লৈ প্ৰৱেশ কৰি অনুসূয়া, সখী আহা যাওঁ হওক। প্ৰিয়ম্বদা, সূৰ্য ওলাওঁতে এই তাপসীসকলে মূৰৰ চুলিলৈকে তিয়াই গা ধুই উঠি হাতত উৰি ধান লৈ শকুন্তলাক আশীৰ্বাদ কৰিছেহি, আহা তেওঁৰ ওচৰ চাপি যাওঁ।